গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ভোজৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। নাগালেণ্ড পৰা 20 পৰা বেছি ছুকৰী খানকে মিছন শক্তি সাত কাৰণে বাছি লৈছে, যোনটো পৃথিৱী লগা পহিলা সব মাইকী খান আগে থকা লুনাৰ প্লেনড মিছন আছে, আৰু যোনটো পৰা স্পেচ ছায়েন্সে নৌজোৱান মাইকী খানকে তাকতৱৰ বনাই দিয়াতে ষ্টেট লগা জিম্মেদাৰী দেখাই দিয়ে। মিছন শক্তি সাতকে স্পেচ কিডছ পৰা পাইনিয়ৰ আৰু ইছৰ ইন স্পেচ মিনিষ্ট্ৰী অফ এডুকেশ্যন পৰা সহযোগ কৰি দিয়া আছে। এইটো লগা ভাৱনা আছে 108 দেশবিলাক পৰা 12,000 ছুকৰী খানকে ষ্টেম এডুকেশ্যন আৰু ছেটেলাইট এডুকেশ্যনতে ট্ৰেইন কৰি দিবলৈ। এইটোৰ লগতে জুৰি কিনা স্পেচ কিডছ ইণ্ডিয়া চেন্নাইৰ পৰা আৱান্তি ফেলোছ লগতে মিলি কিনা যোৱাকালি কহিমাতে জৱাহৰ নৱোদয় বিদ্যালয়তে একটা একাডেমিক আউটৰিচ প্ৰগ্ৰাম কণ্ডাক্ট কৰি দিছিলে। এইটো প্ৰগ্ৰামতে কথা কৈ দিয়াতে স্কুল এডুকেশ্যন নাগালেণ্ড লগা এডিশ্যনেল ডাইৰেক্টৰ দীনা বন্ধু পাণ্ডা পৰা এইটোকে একটা ৰিয়েৰ আৰু ভেলুৱেবল অপচৰ বুলি কৈ দিছে। তেওঁৰ পৰা গৰ্ব হোৱা জনাই দিছে কি নাগালেণ্ডকে এইটো কামতে চামিল কৰি দিছে, যতে বাছি লোৱা ছুকৰী খান পৰা নিজে লগা ছেটেলাইট বনাই দি থাকিব। তেওঁৰ পৰা ষ্টুডেণ্টছ খানকে এডুকেশ্যন লগা চব ক্ষেত্ৰতে মিনিংফুল ইনোভেশ্যন লৈ দিবলৈ অনুৰোধ কৰি দিছে।
And you will be making your own satellite and you will be launching it. So this is a really proud moment that Nagaland also it is included, and that also 21 of you are selected and the best one will be physically going to either one of the locations, maybe Bangalore or Chennai or Hyderabad. So it is a really great opportunity to be given.
শ্ৰী পাণ্ডাৰ পৰা জোৰ দিছে কি বিকশিত ভাৰত মাতুন চব ষ্টেটছবিলাক লগা মিলা জুলা উন্নতি পৰাহে হাছিল কৰিবলৈ পাৰিব, আৰু কৈছে কি আগেতে নজৰ আন্দাজ কৰি দিয়া নৰ্থ ইষ্ট এতিয়া উন্নতি আৰু এক সাথ থকা লগা ৰাস্তাতে আগে বঢ়ি যায় আছে। ডিমাপুৰ মিউনিচিপেল কাউন্সিল লগা চেয়াৰমেন হুকেতো য়েপটমিৰ পৰা কৈছে কমিউনিটি কালচাৰ আৰু ছচাইটি লগা বেগ বন আছে, যোনটো পৰা বিশ্বাস সহযোগ আৰু বিলংগিং লগা ভাৱনা আনি দিয়ে। ডিমাপুৰ আৰ্বান কাউন্সিল চেয়াৰমেন ফেডাৰেশ্যন DUCCF লগা 5th জেনেৰেল কনফাৰেন্সতে কথা কৈ দিয়াতে যোৱাকালি তেওঁৰ পৰা এটা মজবুত আৰু চবকে এক সাথ ৰাখি দিয়া সমাজ বনাই দিবলৈ কাৰণে কমিউনিটি লিডাৰছ খানকে ট্ৰাইব আৰু বস্তি ওপৰতে ভাৱনা কৰি দিবলৈ অনুৰোধ কৰি দিছে।
A place like Dimapur is the perfect place to broaden our definition and understanding of community and look beyond tribes, villages and so on. We must build an inclusive community and society. Community is the backbone of culture and society. It builds trust, support and purpose.
একে সময়তে জাচিভিকো জাকি সেটিওকে সাল 2026 পৰা সাল 2028 তাক লগা ছেকেণ্ড টাৰ্ম কাৰণে DUCCF লগা প্ৰেচিডেণ্ট হিচাপে ইলেক্ট কৰি দিছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা আজি 16th নেশ্যনেল ভোটাৰ্ছ ডে মানি দিবলৈ আছে। এইটো সাল নেশ্যনেল ভোটাৰ্ছ ডে লগা থিম আছে মাই ভোট টেগ লাইন লগতে চিটিজেনছ এট দ্য হাৰ্ট অফ ইণ্ডিয়ান ডেমক্ৰেচি। তেওঁ লগা মেছেজটি চিফ ইলেকশ্যন কমিশ্যনাৰ জ্ঞানেশ কুমাৰ পৰা জনাই দিছে কি চাফা ইলেক্টৰেল ৰোল ডেমক্ৰেচি লগা বেডৰক আছে।
Your electoral rolls are the bedrock of democracy. With this objective, the special intensive revision of electoral rolls was initiated to ensure that every eligible elector's name is included in the electoral roll and that every ineligible name is removed. This exercise has been successfully completed in Bihar and is presently being smoothly conducted in 12 states and union territories of the country. It will soon be rolled out in the remaining states as well.
CEC পৰা নৌজোৱান খানকে মিছ ইনফৰমেশ্যন, ডিছ ইনফৰমেশ্যন আৰু গলত জানকাৰীৰ বিৰুদ্ধে লৰাইতে আগে থাকিবলৈ অনুৰোধ কৰি দিছে।
I call upon our young electors to lead the fight against misinformation, disinformation and false narratives. For this, it is essential that they remain fully informed about electoral processes and the various initiatives of the Election Commission and actively disseminate accurate information amongst their friends, families and communities.
এইটো চেলিব্ৰেশ্যন সময়তে আকাশবাণী নিউজ চাৰ্ভিচেছ ডিভিজন পৰা সাল 2025 কাৰণে ভোটাৰ্ছ এডুকেশ্যন এৱেৰনেছ ওপৰতে বেষ্ট কেম্পেইন কাৰণে ইলেক্ট্ৰনিক ৰেডিঅ' লগা কেটেগৰীতে এটা মিডিয়া এৱাৰ্ড ৰিচিভ কৰিবলৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আজি পুৱাৰ 11 আকাশবাণী ওপৰতে মন কী বাত প্ৰগ্ৰামতে দেশ আৰু বিদেশতে থকা মানুহখান লগতে তেওঁ লগা ভাৱনা বিচাৰ বাতি দিবলৈ আছে। এইটো মান্থলি ৰেডিঅ' প্ৰগ্ৰাম লগা 138 পিছত কেপুৰা আকাশবাণী আৰু দূৰদৰ্শন লগা নেটৱৰ্ক এ আই আৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ এপতে ব্ৰডকাষ্ট কৰি দিয়া হ'ব। এইটোকে এ আই আৰ নিউজ, ডি ডি নিউজ, পি এম অ' আৰু মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং লগা ইউটিউব চেনেলছবিলাকতে লাইভ ষ্ট্ৰীম কৰি দিয়া হ'ব। আকাশবাণীৰ পৰা হিন্দী ব্ৰডকাষ্ট পাছতে লগে লগে ৰিজনেল ভাষাতে এইটো প্ৰগ্ৰাম ব্ৰডকাষ্ট কৰি দিব। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু পৰা 77th ৰিপাব্লিক ডে লগা অৱসৰতে আজি চামতে দেশকে এড্ৰেছ কৰি দিবলৈ আছে। এইটো এড্ৰেছকে চাম 7 বাজিতে আকাশবাণী লগা পুৰা নেশ্যনেল নেটৱৰ্কতে ব্ৰডকাষ্ট আৰু দূৰদৰ্শন লগা চব চেনেলতে হিন্দী আৰু ইংৰাজীতে টেলিকাষ্ট কৰি দিয়া হ'ব। আকাশবাণীৰ পৰা ৰাতি 9 বাজি আধাতে ৰিজনেল ভাৰ্জনকে ব্ৰডকাষ্ট কৰি দিব। একে সময়তে নাগালেণ্ড লগা গভৰ্ণৰ অজয় ভাল্লা লগা এড্ৰেছকে প্ৰেচিডেণ্ট লগা এড্ৰেছ পিছতে লগে লগে ব্ৰডকাষ্ট কৰি দিয়া হ'ব। লাইভ ব্ৰডকাষ্টকে ধ্যানতে ৰাখি দি কিনা নাগামিজ আৰু ইংৰাজীতে ৰিজনেল নিউজ বুলেটিন মেছেজ পাছতেহে দিয়া হ'ব। এইটো লগতে আজি ফুজিৰ লগা খবৰ দিয়া শেষ কৰি আছে। শুনি থাকিবি চাম লগা নাগামিজ খবৰ 7:10 বজাত আনি দিব। আপনিখান সব লগা দিন ভাল হ'ব বুলি আশা কৰি আছে।